নিজ নিজ ভাতৃদ্রোহ নকৰা বিস্তর বোলো মই জননী তোমাৰ হেউ কুমাৰী কালে মাতৃ মোক জনম দিলা সমাজৰ ভয়ে নদীত উতায়া পঠালা শিশু হন্তে ডাঙৰ হলো তুমি নাজানিলা হওঁ যদি তব পুত্ৰ কিয়নি চিনিলা ৰাজসভাৰ অপমান কেনেকৈ সহিলা পুত্র